যিচয়া সাত অধ্যায়। যিচয়া আহজৰ লগত সাক্ষাৎ হোৱা আৰু তাৰ ফল। উজিয়াৰ নাতি জোথমৰ পুত্ৰ যিহুদাৰ আহজ ৰজাৰ ৰাজত্ব সময়ত, অৰামৰ ৰচিন ৰজা আৰু ৰমলিয়াৰ পুত্ৰ ইজৰাইলৰ পেকহ ৰজা, এই দুজন ৰজাই জেৰুচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল, কিন্তু তাক পৰাজয় কৰিব নোৱাৰিলে। সেই সময়ত অৰামে ইফ্ৰইমৰ সৈতে যোগ দিয়া কথা দাউদৰ বংশৰ লোকসকলক কোৱা হৈছিল। সেয়ে বতাহত অৰণ্যৰ গছ কপাৰ দৰে তেওঁ মন আৰু তেওঁ লোকসকলৰ মন কঁপিছিল। তেতিয়া যিহুৱাই যিচয়াক ক'লে, তুমি তোমাৰ পুত্ৰ ছাৰ জাবুছৰ সৈতে ওপৰৰ পুখুৰীৰ নলাৰ শেষ অংশত ধোবাৰ পথাৰৰ ফাললৈ যোৱা পথত আহজক সাক্ষাৎ কৰিবৰ অৰ্থে ওলাই যোৱা, আৰু তেওঁক এই কথা ক'বা যে সাৱধান হোৱা, নীৰৱে থাকা, দুবিধ জ্বলি থকা কাঠলৈ অৰ্থাৎ ৰচিন আৰু অৰাম আৰু ৰমলিয়াৰ পুত্ৰ পেখাৰ ভয়ংকৰ ক্ৰোধৰ পৰা ভয় নকৰিব। অৰাম, ইফ্ৰইম আৰু ৰমলিয়াৰ পুত্ৰই তোমাৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰি কৈছে, আহা, আমি যিহুদাক আক্ৰমণ কৰোঁ, তেওঁক আতংকিত কৰোঁ আৰু পৰাজয় কৰি তাত তাবেলৰ পুত্ৰক আমাৰ ৰজা পাতোঁ। প্ৰভু যিহুৱাই কৈছে, এইটো স্থাপন নহ'ব আৰু কৰা নহ'ব, কাৰণ অৰামৰ নেতৃত্বত ধৰ্মচক্ৰ আৰু ধৰ্মচক্ৰৰ নেতৃত্বত ৰচিন। 65 বছৰৰ ভিতৰত ইফ্ৰইম ভাগি দুখৰ দুখৰ হ'ব আৰু কোনো লোক নাথাকিব, আৰু ইফ্ৰইমৰ নেতৃত্বত চমৰীয়া আৰু চমৰীয়াৰ নেতৃত্বত ৰমলিয়াৰ পুত্ৰ। তোমালোক যদি বিশ্বাসত দৃঢ় হৈ নাথাকা, তেন্তে তোমালোক নিশ্চয় নিৰাপদে থাকিব নোৱাৰিবা। যিহুৱাই পুনৰ আহজক ক'লে, তুমি তোমাৰ ঈশ্বৰ যিহুৱাৰ পৰা এটা চিন খোজা, অৰ্ধস্থান বা ঊৰ্ধস্থানক তাক খোজা। কিন্তু আহজে ক'লে, মই নোখোজো, অথবা মই যিহুৱাক পৰীক্ষাও নকৰোঁ। সেয়ে যীশুৱে উত্তৰ দি ক'লে, হে দাউদৰ বংশ, শুনা, লোকসকলৰ ধৈৰ্যৰ পৰীক্ষা যথেষ্ট হোৱা নাইনে? মোৰ ঈশ্বৰৰ ধৈৰ্যকো পৰীক্ষা কৰিবানে? এই হেতুকে প্ৰভুৱে নিজেই তোমালোকক এটা চিন দিব, চোৱা, যুৱতী কন্যা গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তেওঁৰ নাম ইমানুৱেল ৰখা হ'ব। যেতিয়া তেওঁ বেয়াক অগ্ৰাহ্য আৰু ভালক গ্ৰহণ কৰিবৰ জ্ঞান পাব, তেতিয়া তেওঁ দৈ আৰু মৌ জোল খাব, কিয়নো ল'ৰাটিয়ে বেয়াক অগ্ৰাহ্য আৰু ভালক গ্ৰহণ কৰিবলৈ জনাৰ আগতেই তুমি যি দেশৰ দুজন ৰজালৈ ভয় কৰিছা সেই দেশ পৰিতিক্ত হ'ব। যিহুদাৰ পৰা ইফ্ৰইম বিচ্ছেদ হোৱাৰ পৰা যেনেকুৱা দিন কেতিয়াও হোৱা নাই, যিহুৱাই তোমালৈ আৰু তোমাৰ লোকসকললৈ আৰু তোমাৰ পিতৃবংশলৈ তেনেকুৱা দিন আনিব আৰু তোমালোকৰ ওপৰত অশ্বুৰৰ ৰজাক নিযুক্ত কৰিব। সেই সময়ত যিহুৱাই মিছৰ দেশৰ দূৰৰ নদীৰ পৰা মাখিৰ বাবে আৰু অশ্বুৰ দেশৰ পৰা মৌ মাখিৰ বাবে হুহৰি মাৰিব। সেইবোৰ সকলো আহিব আৰু সকলো সংকীৰ্ণ ঠাইত, শিলৰ ফাটবোৰত, সকলো কাঁইটনিত আৰু সকলো চৰণীয়া পথাৰত বাস কৰিব। সেই সময়ত প্ৰভুৱে ইফ্ৰাত নদীৰ সিপাৰত থকা ৰজা অসুৰিয়াৰ পৰা ভাড়া দি অনা সুৰেৰে খুৰাব। তেওঁ তোমালোকৰ মূৰৰ চুলি আৰু ভৰিৰ নোম খুৰাব আৰু তেওঁ দাড়িও খুৰাব। সেইদিনা এজন মানুহে এজনী চেউৰী গৰু আৰু দুজনী ভেড়া জীয়াই ৰাখিব। সিহঁতে দিয়া প্ৰচুৰ পৰিমাণৰ গাখীৰৰ পৰা তেওঁ দৈ খাব, কাৰণ দেশত অৱশিষ্ট থকা প্ৰতিজনে দৈ আৰু মৌ খাব। সেই সময়ত যি ঠাইত হাজাৰ ৰূপ চেকলৰ মূল্য হাজাৰ দাক্ষালতা আছিল, এতিয়া সেইবোৰ ঠাইত কাঁইটীয়া বন আৰু কাঁইটীয়া গছৰ বাহিৰে একো নাই। মানুহে তালৈ কাৰ ধনুলৈ চিকাৰ কৰিবলৈ যাব, কাৰণ সমগ্ৰ দেশত কাঁইটীয়া বন আৰু কাঁইটীয়া গছ হ'ব। যিবোৰ পাহাৰ কোৰ মাৰি খেতি কৰা হৈছিল, তেওঁলোকে কাঁইটীয়া বন আৰু কাঁইট গছৰ ভয়ত তাৰ পৰা আঁতৰি থাকিব। কিন্তু সেই ঠাই গৰু আৰু ছাগলীৰ চৰণীয়া ঠাই হ'ব।